এয়া আকাশবাণী গুৱাহাটী সন্ধ্যাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিশ্বনাথৰ জাপৰিগুৰিত 175 বিঘা ভূমি উচ্ছেদৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ অভিযান। প্ৰথম দিনাৰ উচ্ছেদ অভিযানৰ আজি বিয়লি 4 বজাত সামৰণি। গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত ৰাজ্য চৰকাৰৰ অনুমোদন। ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তিক লৈ আছু আৰু ৰাজ্যৰ 9টাকৈ শিক্ষক সংগঠনৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক। বিশিষ্ট সংগীত শিল্পী, গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 84 সংখ্যক জন্মবাৰ্ষিকী পালন। আৰু গুৱাহাটী আৰু সোণাপুৰত কাইলৈৰ পৰা পিলিক চৌধুৰী সোঁৱৰণী 15 বছৰ অনুৰ্ধ ল'ৰাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিশ্বনাথ জিলা প্ৰশাসনে ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ ভূমিত উচ্ছেদ চলায়। 175 বিঘা ভূমি উচ্ছেদৰ প্ৰথম দিনাৰ অভিযানৰ আজি বিয়লি 4 বজাত সামৰণি পৰে। কাইলৈ পুৱা 8 বজাৰ পৰা অঞ্চলটোত পুনৰ উচ্ছেদ চলিব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। যোৱা 2 আগষ্টত অঞ্চলটোৰ 309টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰি তেওঁলোকক 15 দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ কালি মাইকযোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰা হৈছিল। আজি উচ্ছেদ অভিযানত 20খন বুলডোজাৰ, 10খন ট্ৰেক্টৰ আৰু 20খন সৰু বৰ বাহন ব্যৱহাৰ কৰা হয়। যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো 4টা মণ্ডলত ভাগ কৰা হৈছে। 2টা মণ্ডলত 1জনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। ইয়াৰোপৰি 6জনকৈ কাৰ্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা বলবৎ কৰা হয়। জাপৰিগুৰিৰ উচ্ছেদ সন্দৰ্ভত বিশ্বনাথৰ ৰাজহ বিভাগৰ অতিৰিক্ত আয়ুক্ত অসীম বুঢ়াগোহাঁয়ে এইদৰে কয়।
আজি ৰাতিপুৱা আমি 8টা বজাৰ পৰা আমাৰ যি ড্ৰাইভিংচন ড্ৰাইভ আছিলে সেইটো আমি আৰম্ভ কৰিছোঁ আৰু বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে আমি এইটো কাম কৰিবলৈ আমি সক্ষম হৈছোঁ। টোটেল ইয়াত আপোনাৰ 3খন নগৰ আছিলে, তাৰে আজি যিখিনি আছে আমি গোটেই যিখিনি ষ্ট্ৰাকচাৰ আছে আমি ডেমলিচ কৰিছোঁ অলৰেডি। বাকী অৱশিষ্ট যিখিনি আছে সেইখিনি কাইলৈ ভিতৰত আমি সম্পূৰ্ণ কৰি দিম। আমি আমাৰ ছ'চিয়েল ফৰেষ্ট্ৰী মানে ধৰি লওক আমাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকক আমি ছ'চিয়েল ফৰেষ্ট্ৰীৰ অধীনত তেওঁলোকে ইয়াত গছ ৰোপণৰ ব্যৱস্থা কৰিবলৈ ধৰি লওক এখন আমি গছ ৰোপণৰ ব্যৱস্থা কৰিব লাগে। 1000ৰ ওপৰত পুলিচৰ আছে, ইয়াত যথেষ্ট মোতায়েন কৰা হৈছে আৰু তেওঁলোকে আইন শৃংখলা পৰিস্থিতিটো ভালকৈ চাই আছে। যিটো আজি আমি কৰিছোঁ সেই কাইলৈকে আমি অৱশিষ্ট যিখিনি আছে সেইখিনি আমি কৰিবলৈ পাম।
নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰি শেহতীয়াকৈ উৰিয়ামঘাটৰ 1শতাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত কেতবোৰ স্পষ্টীকৰণ দাঙি ধৰে। আয়ুক্তগৰাকীয়ে কয় যে যিসকল লোকৰ মাটিৰ কোনো বৈধ নথিপত্ৰ নাই অথবা চৰকাৰী ভূমিত তেওঁলোকে বাস কৰি আছে সেইসকল লোকক চৰকাৰে এদিন উচ্ছেদ কৰি চৰকাৰী ভূমি দখলমুক্ত কৰিবই। এচাম লোকে বহু ঠাইত মাটিত থকাৰ পাছতো চৰকাৰী মাটি দেখা পালে দখল কৰাৰ চেষ্টা চলায় বুলিও তেওঁ কয়। জিলা আয়ুক্তগৰাকীয়ে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সেইসকল লোকক সকীয়াই দিয়ে। আয়ুক্তগৰাকীয়ে জিলাখনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত বা নাম কৰ্তনেৰে সংশোধনৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। একেখন সংবাদমেলতেই জিলা আয়ুক্তগৰাকীৰ কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে উৎকোচ লোৱা ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৰ্মচাৰীগৰাকীক তৎকালীনভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰাৰ লগতে আৰক্ষী থানাত এটা গোচৰ তৰা বুলিও তেওঁ জানিবলৈ দিয়ে। অধিক দক্ষতাৰে ৰাজ্যৰ উন্নয়নৰ গতি আগুৱাই নিয়াৰ উদ্দেশ্যৰে চৰকাৰে গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত অনুমোদন জনাইছে। গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত 328 বৰ্গ কিলোমিটাৰ এলেকাত এই জৰীপ কৰা হ'ব। আনহাতে কাছাৰ জিলাৰ সোণাই জলসিঞ্চন প্ৰকল্পৰ 147 বৰ্গ কিলোমিটাৰ অঞ্চল এই জৰীপৰ জৰিয়তে সামৰি লোৱা হ'ব। এই জৰীপ ব্যৱস্থাৰে নগৰীয়া সম্পত্তি ব্যৱস্থা আৰু স্মাৰ্ট চিটি প্ৰশাসন সুনিশ্চিত হ'ব। ভৱিষ্যতৰ গুৱাহাটীৰ বাবে আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু কাছাৰ জিলাত উন্নত জলসিঞ্চনৰ পৰিকল্পনাৰ বাবে এই ব্যৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া বিষয়টোক লৈ সদৌসম ছাত্ৰ সন্থা আৰু ৰাজ্যৰ 9টাকৈ শিক্ষক সংগঠনৰ মাজত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ পাণবজাৰত অনুষ্ঠিত এই বৈঠকত শিক্ষিত যুৱক যুৱতীক বঞ্চিত কৰি অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ বিৰোধিতা কৰা হয়। চৰকাৰে যদি অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়াটো অপৰিহাৰ্য বুলি ভাবিছে তেন্তে তেওঁলোকক তত্বাৱধায়ক বা অতিথি অধ্যাপক হিচাপে নিযুক্তি দিয়ক বুলিও তেওঁলোকে দাবী জনায়। আজিৰ বৈঠকৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই কয় যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তই হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ মনত সংশয় আৰু হতাশাৰ সৃষ্টি কৰিছে। আদৰ্শ মহাবিদ্যালয়ত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলক তিনিবছৰীয়া প্ৰৱেশনৰ সলনি বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুসৰি দৰমহা আৰু স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিবলৈও সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই দাবী জনায়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
বিশিষ্ট সংগীত শিল্পী, গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 84 সংখ্যক জন্মবাৰ্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী কাহিলীপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পী খগেন মহন্তৰ জয়ন্তী উপলক্ষে জাই অ' কানু বাই বেনু শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি 5:30 বজাত আৰম্ভ হোৱা এই অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতসমূহৰ স্মৃতি সোঁৱৰণ কৰা হৈছে। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1965 চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাই 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। 1960 চনৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, যুগল দাসৰ হাৰমনি দলৰ এজন সক্ৰিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল। কাউৰী পৰে, মা আমি শদিয়ালৈ যামে আদিকে ধৰি কেইবাটিও কালজয়ী গীতেৰে অসমৰ সংগীত ক্ষেত্ৰখনক তেখেতে সমৃদ্ধ কৰি গৈছে। ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা লোকগীতসমূহ ৰাইজলৈ আগবঢ়াই দিয়াৰ লগতে বিহু গীতসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি মাংৰী মেম সেউজী অগ্নিকন্যা শীৰ্ষক নাটখন মঞ্চস্থ কৰা হৈছে। ঢুলীয়া গানৰ পথাৰ নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ পংকজ্যোতি ভূঞা আৰু পৰিচালক হৈছে পবিত্ৰ চেতিয়া। সন্ধিয়া 5:30 আৰু 7:30 বজাত নাটখনৰ দুটাকৈ দৰ্শনী আগবঢ়োৱা হৈছে। কালি সন্ধিয়া গোভাৰজা ছত্ৰ সিং অপ্ৰতিৰুদ্ধ দেওৰজা নামৰ নাটখন মঞ্চস্থ হয়। কাইলৈ ব্ৰজনাথ বিপ্লৱী অগ্নিবীৰ শীৰ্ষক আন এখন নাট মঞ্চস্থ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45ৰ সংবাদ চলন্তিকাত ৰাজ্যখনৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ অভিজ্ঞতাৰ উপলব্ধি প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি তিয়ক বিধানসভা সমষ্টিৰ চাৰিগাঁও সূৰ্যোদয় সংঘ আৰু তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জালুকনিবাৰীত বিশ্বজ্যোতি ৰংগমঞ্চৰ প্ৰাংগণত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যসভাৰ সাংসদ পুঁজিৰে চাৰিগাঁও সূৰ্যোদয় সংঘৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে তিতাবৰ সমষ্টিত মুঠ 50,50,000 টকাৰে 7টাকৈ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। ডিব্ৰুগড় জিলাৰ চাবুৱা দিনজয় চাহ বাগিচাত যোৱা কিছুদিন ধৰি হৈ থকা অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ নিৰ্মূল কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নেতৃত্বত বিভাগীয় এটি দল উপস্থিত হৈ বাগিচাখনৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰে। ইয়াৰ উপৰি তাৎক্ষণিক সতৰ্কতামূলক ব্যৱস্থা হিচাপে পানীৰ উৎসসমূহ বীজাণুমুক্ত কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হয়। চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগিতাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দলে সজাগতা কাৰ্যসূচীও ৰূপায়ণ কৰে। বাক্সা জিলাৰ হাউদৰ ফিঠাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সাংসদগৰাকীয়ে 21 নম্বৰ হালবাৰী পৰিষদীয় সমষ্টিৰ জ্ঞান চৌৰাং বিথাংখী যুৱ সজাগতা সভা আৰু BTC নিৰ্বাচন সন্দৰ্ভত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংসদগৰাকীয়ে UPPL হিচাপে BTCৰ 35 লাখ জনসাধাৰণৰ 26টা জনগোষ্ঠীৰ শান্তি সম্প্ৰীতিৰে আগবাঢ়ি যোৱাৰ সংকল্পৰ কথা উল্লেখ কৰে। কংগ্ৰেছৰ গৌৰৱ গগৈয়ে UPPLৰ চাবিকাঠি মুখ্যমন্ত্ৰীৰ হাতত থকা বুলি দিয়া ভাষ্য সন্দৰ্ভতো তেওঁ মন্তব্য কৰে। অনুষ্ঠানত TCLCCৰ অধ্যক্ষ বিনোদ মুছাহাৰী, UPPLৰ মানাহ বিধানসভা সমষ্টিৰ সমন্বয়ক ডঃ ভৱেশ শৰ্মাকে ধৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে। লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে আজি চিৰাং জিলাৰ কাজলগাঁও গাঁও পৰিষদ উন্নয়ন কমিটিয়ে চমুকৈ ভি চি ডি চিৰ অধীনত শিলপুটাত ৰাভা সম্প্ৰদায় উন্নয়ন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। সমূহীয়া আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে বি টি আৰৰ অধীনত এই প্ৰকল্প গ্ৰহণ কৰা হৈছে। বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ কেশৱ নগৰত আজি ককলাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বাক্সা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি বুদ্ধদেৱ ফাদাংগিৰিৰ সভাপতিত্বত অনুষ্ঠিত এই জনসভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সভাত কংগ্ৰেছ দলৰ বিধায়ক আব্দুল ৰহিম আহমেদকে ধৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক নিৰূপমা বৰঠাকুৰৰ পৰা।
ধন্যবাদ ঋতুপৰ্ণা। ডিমা হাছাত এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হ'ল লংকুৰ ষ্টেফেন হান্সে, নেপালৰ ৰবীন্দ্ৰ ৰাণা আৰু বৰপেটা জিলাৰ আব্দুল ৰহমান। আটাইকেইজনেই এল এন টি কনষ্ট্ৰাকশ্যন কোম্পানীৰ শ্ৰমিক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাটোৰ সৈতে আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাষতে দোকান দি জীৱিকা নিৰ্বাহ কৰা এগৰাকী 48 বছৰীয়া মহিলা যোৱা 13 আগষ্টৰ বিয়লি নিৰুদ্দেশ হৈ পৰিছিল। 14 আগষ্টৰ নিশা লংকু চাকপুৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ জংঘলত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মোবাইল ফোন ট্ৰেকিঙৰ জৰিয়তে উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহত কেইবাটাও আঘাতৰ চিন আছিল। আৰক্ষীয়ে মহিলাগৰাকীক যৌন উৎপীড়ন চলাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ ধাৰাবাহিক তদন্তৰ অন্তত আজি উমৰাংছ আৰক্ষীয়ে তিনিটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘটনাৰ পিছৰে পৰাই দোষীক কঠোৰ শাস্তিৰ দাবীৰে স্থানীয় লোকে জলবিদ্যুৎ প্ৰকল্পটোৰ কাম ব্যাহত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত বৰ্তমান আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ আৰু স্বাস্থ্য সেৱা কেন্দ্ৰৰ উদ্যোগত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। প্ৰায় 400 লোকে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা লাভ কৰা এই স্বাস্থ্য শিবিৰত 6টা বিভাগৰ 12গৰাকী চিকিৎসকসহ 26জনীয়া এটা চিকিৎসকৰ দলে চিকিৎসা সেৱা প্ৰদান কৰে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা আজিৰ এই অনুষ্ঠানত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় চহৰৰ ইণ্ডিয়ান এয়াৰলাইন্স কাৰ্যালয়ৰ কাষৰ পথটি সাহিত্যিক নিৰূপমা ফুকনৰ নামেৰে নামকৰণ কৰা হয়। ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰহৰী, ডিব্ৰুগড় নগৰ সৌন্দৰ্যবৰ্ধন আৰু ঐতিহ্য সংৰক্ষণ সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসনৰ অনুমোদন ক্ৰমে এই নামকৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এখন ৰাজহুৱা সভাত জিলা আয়ুক্ত বিক্ৰম কৈৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে আজি নিজা বাসগৃহত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলক এককালীন অৰ্থ সাহায্যৰ চেক বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত 63গৰাকী ব্যক্তিক এই সাহায্য প্ৰদান কৰে। এই সাহায্যই ৰোগীসকলক আৰ্থিকভাৱে সকাহ দিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ 47 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় চৌহদত পালন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ মুকলি সভাত মহাবিদ্যালয়খনৰ কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰই শৈক্ষিক দিশ সম্পৰ্কে সাৱলীল বক্তব্য দাঙি ধৰে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটী আৰু সোণাপুৰত পিলিক চৌধুৰী সোঁৱৰণী 15 বছৰ অনুৰ্ধৰ ল'ৰাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ মুঠ 35খন জিলাৰ দল তথা 700গৰাকী খেলুৱৈ আৰু বিষয়াই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামৰ 2খনকৈ খেলপথাৰৰ লগতে সোণাপুৰৰ টেপেচিয়াত থকা এল এন আই পি ইৰ ফুটবল গ্ৰাউণ্ডত হ'ব। কাইলৈ পুৱা 6 বজাত খেল আৰম্ভ হ'ব যদিও নেহৰু ষ্টেডিয়ামত আবেলি 3 বজাত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। নকআউট পদ্ধতিৰে হ'বলগীয়া প্ৰতিযোগিতাখনত মুঠ 34খন খেল অনুষ্ঠিত হ'ব। কাইলৈ 3খন খেলপথাৰতেই মুঠ 15খন খেল হ'ব। 19 আগষ্টত দ্বিতীয় ৰাউণ্ড আৰু কোৱাৰ্টাৰ ফাইনেল সহ মুঠ 12খন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিশ্বনাথৰ জাপৰিগুৰিৰ 175 বিঘা ভূমি উচ্ছেদৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ অভিযান। প্ৰথম দিনাৰ অভিযানৰ আজি বিয়লি 4 বজাত সামৰণি। গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত ৰাজ্য চৰকাৰৰ অনুমোদন। ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তিক লৈ আছু আৰু ৰাজ্যৰ 9টাকৈ শিক্ষক সংগঠনৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক। বিশিষ্ট সংগীত শিল্পী, গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 84 সংখ্যক জন্মবাৰ্ষিকী পালন। আৰু গুৱাহাটী আৰু সোণাপুৰত কাইলৈৰ পৰা পিলিক চৌধুৰী সোঁৱৰণী 15 বছৰ অনুৰ্ধৰ ল'ৰাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত।